speak.
એ રેકોર્ડિંગ એને મે આપુની કો છે
મો કોઈ શું કેલા
એ બોટા માથા વે આવે છે ને મો કામ દી
મો હે હે કો છે ઓ માલ કે
રોબો રોબો મો દાદા મે ગસ્તા કોઈ
તો કામ તો કામ કરી આસે ને તો કામ કરી આસે ને নিয়মটো কিমান
নিয়ম হিচাপে নাই মই কন্ট্ৰেক্টৰ আণ্ডাৰতহে কৰিছো যদি পাৰ্মানেণ্ট মোৰ পোষ্ট হৈ যায় তেতিয়াতো মই আঠটাত যোনটো টাইম হয় সেইটো টাইমত মই গেটত মানে পাঞ্চিং কৰিব লাগিব
আৰু তোক এতিয়া পাঞ্চিং কৰিব দিয়া নাই নেকি সোমাব চেষ্টা কৰ
হলেও কিন্তু মই অকণমান নলেজটো মানে গেইন কৰিবলৈহে ট্ৰাই কৰি আছো মানে যোনখিনি পাইপলাইনৰ কামখিনি যে বৰ্তা মেইনকে পাইপিঙৰ কামখিনি অকণমান ভালকে জানি ল'লে ভাল হ'ব আৰু মই চাইছো মানে পঢ়াটোতকে মানে প্ৰেক্টিকেল ফিল্ডখনত অকণমান
জানি প্ৰেক্টিকেল ফিল্ডটোত বঢ়িয়াকে জানি ল
হয়
হেৰি এইটো কি তোর কন্ট্রাক্টরটো কবি আপনার লগত মই ভালকে কাম কৰি দিম স্যার আপনি মোক এটা সুমাই দিও আপনি সুমাই দিও আপনার কন্ট্রাক্ট শেষ হওয়ার আগতে মোক মানে ভাল রেকমেন্ডেশন এটা দি দিও
এ মানে বর্তমান মই কৈছো শুনক আপনার কথা আগে কৈছো দেই এনআরএল তো মানে আগতে কি আছিল মানে জানো এনআরএল তো বলে 3 মিলিয়নৰ হৈ আছিল তো এনআরএল 3 মিলিয়নৰ হৈ থকা কাৰণে এনআরএল টো হলো এক্সপানশন প্ৰজেক্ট বুলি পেলাই নতুনকে প্ৰজেক্ট আৰম্ভ হৈছে তো সেইটো মানে 9 মিলিয়ন হ'ব গৈ মানে গোটেই প্ৰজেক্টটো মানে 3 মিলিয়নৰ পৰা 9 মিলিয়ন কৰিব বিচাৰি আছে এনআরএল তো এতিয়া কি হৈছে এনআরএল এক্সপানশন প্ৰজেক্ট বুলি পেলাই এটা প্ৰজেক্ট চলি পেলাই কাম চলি আছে মানে তো এক্সপানশন প্ৰজেক্টৰ আণ্ডাৰত মানে পোষ্ট মানে 9 মিলিয়ন মানটো পোষ্টটো বহুত ওলাবগৈ ধৰক তাৰপিছত সেই এক্সপানশন প্ৰজেক্টৰে কাম মানে ঠিকাদাৰে কণ্ট্ৰেক্ট লৈ থৈছে এইটো কাম বহুত 2-3 বছৰ হ'ব 2-3 বছৰতকৈ বেছি হ'ব মানে আৰু আপুনি জানে আৰু কিমান দিন হ'ব সেইদৰে সেইখন হয় গেলে নহয় ভগৱান জানে তাৰপাছত আপোনাৰ সেইটো এক্সপানশন প্ৰজেক্টতে জেইবিলাকক মানে এপইণ্ট কৰিছে আৰ্ভিএনকন বুলি থাৰ্ড পাৰ্টি কোম্পানী এটাই মানে সিহঁতক দি থৈছে এনআৰএলে প্ৰজেক্ট এচিষ্টেণ্টক জেই হওক বিটেক হওক ল'ৰাখিনিক এপইণ্ট কৰিবৰ কাৰণে দিছে মিনিমাম এক্সপিৰিয়েঞ্চ মানে 1.5-2-3 বছৰ লাগে নহ'লে অকণমান হাতখন দীঘল কৰি পেলাই মানে কোনোবা এজনৰ পৰা চাইন এটা কৰোৱাই দিব লাগে
কৰাই দিবি দীপক চক্ৰৱৰ্তীৰ নাম কৈ দিবি কেলা
সেইটো মই ব্যৱস্থা কৰিম বাৰু মই খালি একেবাৰে একো নজনাকে বৰ্তা কামখিনিত মই সোমাবলৈ গ'লে মোৰ নিজৰ মুখামি হ'ব নহয়
কামখিনি শিকি ল তাৰপিছত মোৰ নামটো দীপকৰ ওচৰত যাবি যাই পেলাই কবি ঐ অভি বৰঠাকুৰে পঠাই যে তই মোৰ কাৰণে এখন কাগজ লিখি দে নিজেও যদি সি তোক উৎপাত কৰিব দীপকক ক'লে দীপকে লিখিবই লাগিব সি কেলা জেনেৰেল মেনেজাৰ তাৰ হেড আছিলে কেলা শুন সেইবিলাক কথা বাদ দে এইবিলাক সেইবিলাক নাপাতো ছোৱালীজনীৰ কথা কচোন
তাৰমানে
তোৰ লগত নাহে মই মেছেজ পঠাইছিলো তাইলে মই কৈছিলো যে ই চাকৰি পালে তই বিয়া হবি নে তোৰ গাড়ী তইতো তাৰ গাড়ী পিছফালে কটনকে বহি লৈছিলি লৈছিলি নাই তাই এতিয়া 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 সিটো গাড়ী নচলে সি চাইকেল লৈয়ে চাকৰিত যায় কিন্তু চাকৰিটোতো তাৰ আছে এতিয়া হবি নহবিয়া
গাৰ্গী
গার্গী গার্গী হারামজাদি তাই এতিয়া মোক মোৰ ফোন নুঠায় মোৰ হেৰি ৰেসপন্ড নকৰে তই তাইৰ নম্বৰটো আকৌ বা পঠাইছো মই তাইৰ নম্বৰটো ডিলিট কৰি দিলোঁ তই পঠাই দে মই 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 পঠাইছোঁ মই 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 কৰোঁ এতিয়া এইটোত পঠাই দেচোন এই হোৱাটছএপত পঠা 8099 আৰু
কাইলৈ
দিব ভালকে কামোৰটো দিব নাই নাই মাহীয়েকৰ লগত কথা পাতিছিলো মাহীয়েকৰ লগত কথা পাতিছিলো মাহীয়েকৰ লগত কথা পাতিছিলো মাহীয়েকৰ লগত কথা পাতিছো মই নাই 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 সেইটোৱেতো ক'ব লাগে সেইকাৰণে মোৰ নম্বৰটো হেৰাই থাকিলে নহয় মই কৈছো ন তাই সেইটো মোক অফ কৰি থৈছে নহয় তাৰপিছত তাই হেৰি দে মোৰ হোৱাটছএপত দে হোৱাটছএপত যে দিছিল দিছিল নহয় ক'ত আছে এইটো হোৱাটছএপত দেখিছ নে এটা মেসেজ এটা পঠাইছো নে এইটোতে দে বটাহী বটাহী গাৰ্গী গাৰ্গী মোৰ নম্বৰ মোৰ ময়ো ডিলিট কৰিলোঁ তাইৰ নম্বৰ ডিলিট কৰিলোঁ তাই হেৰি মাহীয়েকৰ নম্বৰটো আছিলে মাহীয়েকৰ নম্বৰটো ডিলিট কৰিলোঁ মাহীয়েকৰ নম্বৰ এটা আছে মাহীয়েকৰ নম্বৰ এটা আছে অ'কে আছে এতিয়া নালাগে এতিয়া নালাগে অহা মাহত দিলে ডিচেম্বৰ দিলে হ'ব যা অকণমান আছে মোৰ অনলাইন মই ক'ব নোৱাৰো সেই তাতে ভৰাই থবি মই তাতে সেইখিনি 500 টকীয়া নোট এখন তাতে ওলমাই থৈ দিম এটা বাইদেউ পৰা কৰাই দিম ঠিক আছে গুগল পে নম্বৰ নহয় নহয় আগতে পঠা মই মই এইটো স্ক্ৰীনশ্বটটো লৈ থ গুগল পে এইটো নম্বৰটো দে এইটো নম্বৰ নে সেইটো নহয় মই 500 এটা দিম 500 আৰু ক আৰু ক যোৰহাট 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 গৈছে নাই যোৰহাট
যোৰহাট বৰ্তা বহুত দিন যোৱা হোৱা নাই দেউফালে এদিন যাম বাৰু সময় মিলালে
দেউতাৰ যাবিচোন দেউৰ লগত কথাও পতা নাই বহুত দিন ই ই এইটো কি এই পগলাটো আছে নাই তাতে বিপ্লৱ
আছে আছে
চাকৰি পোৱা নাই
যদি কিবা ভুল হৈছিলে বেয়া নাপাব মোৰ লগতে মোৰ ঘৰখনো ফচি আছে আপোনালোকে মোক অকমান মুকলি হোৱা ৰাস্তা এটা দিয়ক
নাই সি এটা জঘন্য এই সি জঘন্য কাম কৰিছে নহয় তাৰ বাপ তাৰ বাপেক তো পুলিচ নহয় কেলা হিচাপ নিকাচ হৈ থাকিব একো চিন্তা নাই এই মোৰ তাতে মই মই ফোন এইবিলাক কিয় নুঠাও জানে মই চব হেৰি গুচি যায় মাইকী চব মাইকী ছোৱালী আজিকালি অকল মাইকী ছোৱালী ফোন আহে অকল মাইকী ছোৱালী ফোন আহিব ফোনটো উঠাম বৰ্তা বুলি ক'ব তাৰপিছত এটা মতাই উঠাব ক'ব আপুনি সিদ্ধাৰ্থ গোস্বামী চিনি পাই নেকি বিদ্রুপ করে মোক খং উঠাব চেষ্টা করে অন্য একো নাই মই মই একোৱেই নকওঁ মুখেদি একোৱেই নকওঁ ফোনটো থৈ দিওঁ কিমান আজি কেইবছৰ হল ভাল তিনি বছৰ হল ভালটো কেলা তিনিটা বছৰৰ পৰা একেটা কথাই সুধি আছে বাল এজনী কোন জানে এজনী হিমন্তৰ ঘৈণীয়েক বালজনী তাই পইচা দিছে অ বাল 5000 টকা দিছে এটা ফোন কল কৰিবৰ কাৰণে কেলা নিজে কৈছে বেলেগ এটা মানুহে ক'লে বেলেগ কথা দুটা তিনিটা পাঁচটা মানুহে যদি যেতিয়া একেটা কথাকে কয় সেইটোতো সঁচা হ'বই লাগিব হয় নহয় পইচা নাপালে মানুহে কেলে অন্য মানুহে কিয় ফোন কৰিব কচোন এটা মানুহে মুছলমান মানুহে হিন্দু মানুহে মাৰোৱাৰী মানুহে হা এই আপাৰ আসামৰ লোৱাৰ আসামৰ বেলেগ বেলেগ মানুহে যেতিয়া এবাৰ নহয় দুবাৰ নহয় বহুত বাৰ যদি কৈ থাকে তেতিয়াহ'লেতো সঁচাই হ'ব লাগিব নে কোনোবাই পইচা দি পেলাই মোক ফোন কৰাই আছে আৰু সিদ্ধাৰ্থ গোস্বামীক আপুনি চিনি পাই নেকি সেই চেণ্টেঞ্চটো কোৱাই আছে কিয় মোৰ খং উঠাব তাৰমানে কি মোৰ চাবিডাল পকাই আছে পকাই আছে এই স্প্ৰিংডাল যে পকাই থাকে পকাই থাকে পকাই থাকে পকাই থাকে স্প্ৰিংডাল একেবাৰে যেতিয়া টান হৈ যায় নহয় তেতিয়া স্প্ৰিংডাল যে খুলি যায় কি হয় কচোন ঠাচকে ভাঙি যায় নহয় সেইটো কাম সিহঁতে কৰি আছে মোৰ স্প্ৰিংডাল পকাই আছে কেলা পকাই থাক পকাই থাক খং উঠাই থাক উঠাই থাক এটা দিন আহিব নহয় যিদিনা স্প্ৰিংডাল ভাগি যাব মোৰ খং উঠি গৈ আছে যে এটা হামু দে এতিয়া কেইটা বাজিল নাই এতিয়া আৰু তাইক ফোন নকৰো কাইলৈ ৰাতিপুৱা ফোন কৰিম মই কি কৈছে গুৱাহাটীত আছে কিনো কৰিছে গুৱাহাটীত মই সুধিম গুৱাহাটীত আছে নেকি এ পি এছ চি কৰিছে নেকি সেইটোৱে সুধিম যা বাপে বাপে ভাল মাৰ ঠিকে আছে যা মোৰ মৰম দিবি অ'কে হৰিয়ম বাই